বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ 7 দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সমগ্ৰ দেশতে অহা মাহত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে আৰু ভাৰতৰ ৰোহন বোপান্না আৰু য়ুকি ভাম্ৰী আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাত্ৰ 2 দিন বাকী থকা অৱস্থাত নিৰ্বাচন হ'বলগীয়া সমষ্টিসমূহত প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠিছে। ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে নিৰ্বাচনী সভা তথা ৰোড শ্বৰ জৰিয়তে ভোটদাতাক আকৰ্ষণ কৰিবলৈ আপ্ৰাণ প্ৰয়াস চলোৱা পৰিলক্ষিত হৈছে। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঝাৰখণ্ডৰ ডুমকা বিমান বন্দৰ খেলপথাৰত এখন নিৰ্বাচনী সভাক সম্বোধন কৰিব। বিজয় সংকল্প যাত্ৰাৰ অংশ হিচাপে সংসদীয় সমষ্টিটোৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সীতা চোৰেনৰ সমৰ্থনত এই সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে প্ৰাৰ্থীগৰাকী হৈছে ঝাৰখণ্ড মুক্তি মৰ্চাৰ মুৰববী শিবু চোৰেনৰ বোৱাৰীয়েক। এটা সংবাদ গোষ্ঠীত দিয়া সাক্ষাৎকাৰত কালি শ্ৰীমোদীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰত উদ্যমৰ অধীনত দেশৰ থলুৱা প্ৰতিভাসমূহক বিকাশ কৰাৰ লগতে নিয়োগৰ সুবিধা বৃদ্ধি কৰিবলৈ প্ৰয়াস চলোৱা হৈছে। তেওঁ কয় যে চৰকাৰে দেশক অগ্ৰাধিকাৰ দি প্ৰতিটো সিদ্ধান্ত গ্ৰহণ কৰি আহিছে। ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কাইলৈ দেওঘৰত 3খন নিৰ্বাচনী সভাত ভাগ ল'ব। আনহাতে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও সমষ্টিটোত পৰহিলৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ কথা আছে। লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ত অহা 1 জুনত ঝাৰখণ্ডৰ গোড্ডা ডুমকা আৰু ছাহিবগঞ্জত ভোটগ্ৰহণ কৰা হ'ব। 2019 চনৰ লোকসভা নিৰ্বাচনত ঝাৰখণ্ড মুক্তি মৰ্চাই ছাহিবগঞ্জত জয়লাভ কৰিছিল। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি হিমাচল প্ৰদেশৰ চাম্বা আৰু শ্বাহপুৰ সংসদীয় সমষ্টিত 2খন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত শ্ৰীমতী গান্ধীয়ে সমগ্ৰ দেশতেই জনসাধাৰণে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপৰি নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে INDIৰ মিত্ৰজোঁটে মহালক্ষ্মী আঁচনিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলৰ সবলীকৰণৰ হকে কাম কৰি যাব। জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কলকাতালৈ যাব। তাত তেওঁ বাৰাসত, যাদৱপুৰ আৰু উত্তৰ কলকাতা লোকসভা সমষ্টিত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল'ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি বিয়লি বাৰাসত সংসদীয় সমষ্টিত এখন জনসভাক সম্বোধন কৰিব। ইয়াৰ পাছত তেওঁ যাদৱপুৰত আন এখন সভাত অংশগ্ৰহণ কৰাৰ উপৰি উত্তৰ কলকাতা লোকসভা সমষ্টিত এটা ৰোড শ্বতো ভাগ ল'ব। শ্যাম বজাৰৰ পৰা আৰম্ভ হ'বলগীয়া এই ৰোড শ্বৰ স্বামী বিবেকানন্দৰ পৈতৃক গৃহৰ সমীপত অন্ত পৰিব। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কালি তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ 7 দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীকেজৰিৱালে কয় যে চিকিৎসকে কিছু জটিল ৰোগৰ আশংকাত তেওঁ কেইবাটাও স্বাস্থ্য পৰীক্ষা কৰোৱা বুলি পৰামৰ্শ দিছে। তেওঁ কয় যে তেওঁ ন্যায়ালয়ক অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনুৰোধ জনাইছে যাতে এসপ্তাহৰ ভিতৰতেই তেওঁ সকলোবোৰ স্বাস্থ্য পৰীক্ষা কৰাই ল'ব পাৰে। ইপিনে কেজৰিৱালে উচ্চতম ন্যায়ালয়ক জনোৱা এই অনুৰোধক সমালোচনা কৰি বিজেপিয়ে এই বুলি কৈছে যে কেজৰিৱাল যাতে পুনৰ কাৰাগাৰলৈ ঘূৰি যাবলগীয়া নহয় তাৰ বাবেই তেওঁ এই সকলোবোৰ অজুহাত উলিয়াই আছে। দিল্লী বিজেপিৰ মুৰববী বীৰেন্দ্ৰ চাটিদেৱাই শ্ৰীকেজৰিৱালক এই বুলি প্ৰশ্ন কৰিছে যে যদিহে তেওঁ জটিল স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে তেন্তে তেওঁ কিয় 3দিনীয়া প্ৰচাৰ কাৰ্যসূচীৰে পাটনালৈ গৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গীতাছ নৌচেদাক লিথুৱানিয়াৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰবাৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে ভাৰত আৰু লিথুৱানিয়াৰ মাজৰ সহযোগিতা ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰি যাবলৈ আগ্ৰহেৰে বাট চাই আছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য সচিব অপূৰ্ব চন্দ্ৰাই কৈছে যে ভাৰতৰ প্ৰধান প্ৰমূল্য আৰু বসুধৈৱ কুটুম্বকম অৱধাৰণা, বিশ্ব স্বাস্থ্য সভা WHOৰ বিষয়বস্তু স্বাস্থ্যৰ বাবে সকলো, সকলোৰে বাবে স্বাস্থ্যৰ অনুৰূপ। ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ কমিটি 1ক সম্বোধন কৰি শ্ৰীচন্দ্ৰাই কয় যে ভাৰতে COVID-19 মহামাৰীৰ সময়ত সমগ্ৰ বিশ্বক সহায় কৰি এখন বিশ্ব এটা পৰিয়ালৰ ধাৰণাক সাকাৰ ৰূপ দিছে। বিশ্ব স্বাস্থ্য সভা WHOত 3খন মূল কমিটীৰ সত্ৰ আছে আৰু সেইসমূহ হৈছে পূৰ্ণাংগ, কমিটি A আৰু কমিটি B। স্বাস্থ্য মন্ত্ৰালয়ে এখন বিজ্ঞপ্তিযোগে কৈছে যে ভাৰতে কমিটীৰ অধ্যক্ষতা কৰিব আৰু জনস্বাস্থ্যৰ জৰুৰীকালীন প্ৰস্তুতি তথা সঁহাৰি জলবায়ু পৰিৱৰ্তন আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ বাবে স্থায়ী বিত্তীয় যোগান আদিকে ধৰি বিভিন্ন কাৰ্যসূচী সম্বন্ধীয় বিষয় লৈ আলোচনাৰ সুবিধা প্ৰদান কৰিব। বতৰ বিজ্ঞান বিভাগে অহা 30 মে পৰ্যন্ত পাঞ্জাব হাৰিয়ানা আৰু চণ্ডীগড়ত উৎকট গৰম তথা গ্ৰীষ্মপ্ৰবাহৰ সতৰ্কবাণী জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ আৰু পশ্চিম পাঞ্জাব তথা হাৰিয়ানাৰ কোনো কোনো অংশত তাপমাত্ৰা 2-3 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি হৈ 45-47 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ'ব পাৰে বুলি আগলি বতৰা দিছে। একেদৰে হাৰিয়ানাৰ উত্তৰ অংশ আৰু চণ্ডীগড়কে ধৰি পাঞ্জাবৰ তাপমাত্ৰা 43-45 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব বুলি বিভাগে প্ৰকাশ কৰিছে। গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি হাৰিয়ানাত অহা 30 জুন পৰ্যন্ত বালবাটিকাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে গ্ৰীষ্ম বন্ধ ঘোষণা কৰা হৈছে। এই নিৰ্দেশনা সকলোবোৰ চৰকাৰী তথা ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ বাবে প্ৰযোজ্য হ'ব। ৰাজ্যখনৰ বিদ্যালয় শিক্ষা সঞ্চালকালয়ে জাৰি কৰা এই নিৰ্দেশনা অমান্য কৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে। ইপিনে বতৰ বিজ্ঞান বিভাগে চলিত বৰ্ষৰ জুনৰ পৰা ছেপ্টেম্বৰ পৰ্যন্ত দেশৰ অধিকাংশত স্বাভাৱিকতকৈ অধিক পৰিমাণৰ বৰষুণ হ'ব বুলি আগলি বতৰা প্ৰকাশ কৰিছে। বিভাগৰ সঞ্চালক প্ৰধান ডঃ মৃত্যুঞ্জয় মহাপাত্ৰই জানিবলৈ দিয়া মতে দক্ষিণ পশ্চিম মৌচুমী বতাহৰ ফলত মধ্য তথা দক্ষিণ ভাৰতত স্বাভাৱিকতকৈ অধিক বৰষুণ হোৱাৰ বিপৰীতে পশ্চিম ভাৰতত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ'ব। অৱশ্যে উত্তৰ পূৰ্বাঞ্চলত স্বাভাৱিকতকৈ কম পৰিমাণৰ বৰষুণ হ'ব পাৰে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে অহা মাহত সমগ্ৰ দেশতে স্বাভাৱিক পৰিমাণৰ বৰষুণ হোৱাৰ আগলি বতৰা পোৱা গৈছে। ডঃ মহাপাত্ৰই লগতে কয় যে কেৰালা আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আজিৰে পৰা অহা 4 দিনলৈ মৌচুমী বতাহৰ ফলত বাৰিষা কালৰ আৰম্ভণি হোৱাৰ সম্ভাৱনা দেখা গৈছে। মৌচুমী বায়ু ইতিমধ্যে আৰব সাগৰৰ কিছু অংশৰ লগতে বংগোপসাগৰৰ দক্ষিণ, পূব, পশ্চিম, মধ্য আৰু উত্তৰ পূব অংশলৈ অগ্ৰসৰ হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে মাত্ৰ 7টা বছৰত 36 সংখ্যক স্থানৰ পৰা 6ষ্ঠ স্থানলৈ উন্নীত হ'বলৈ ভাৰতীয় খেলুৱৈসকলে চলিত বৰ্ষৰ প্ৰতিযোগিতাত 17টা পদক জয় কৰে। এই উল্লেখযোগ্য সাফল্যৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকল তথা তেওঁলোকৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। শ্ৰীমোদীয়ে কয় যে খেলুৱৈসকলৰ নিষ্ঠা আৰু অধ্যৱসায় সঁচাকৈ প্ৰেৰণাদায়ক আৰু ই দৃঢ়তা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অৰ্জন কৰা সাফল্য সমগ্ৰ বিশ্বৰ আগত দাঙি ধৰিছে। ভাৰতৰ ৰোহন বোপান্না আৰু য়ুকি ভাম্ব্ৰী আজি ফ্ৰান্সৰ পেৰিছত হ'বলগীয়া ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। দ্বিতীয় বাছনিপ্ৰাপ্ত বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰথম ৰাউণ্ডত ফিনলেণ্ডৰ ইমিল ৰুচুভৰি আৰু হাংগেৰীৰ মাৰ্টন কুকছভিকছৰ মুখামুখি হোৱাৰ বিপৰীতে য়ুকি ভাম্ব্ৰী আৰু ফ্ৰান্সৰ আলবানো অলিভেট্টিৰ যুটীটো ৰাছিয়াৰ ৰোমান ছাফিউলিন আৰু অষ্ট্ৰেলিয়াৰ জন পিয়াৰ্ছ যুটীটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অৱশ্যে ভাৰতৰ সুমিত নাগল কালি প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰথম ৰাউণ্ডত ৰাছিয়াৰ কাৰেণ খাছানভৰ বিৰুদ্ধে 2-6, 0-6, 6-7 ছেটত পৰাস্ত হয়। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে কালি উজবেকিস্তানৰ বিৰুদ্ধে দুখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেলত অংশ ল'বলগীয়া ভাৰতীয় জ্যেষ্ঠ মহিলা দলটোৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। 23জনীয়া দলটোত 3গৰাকী গলকিপাৰ, 8গৰাকী ডিফেণ্ডাৰ, 8গৰাকী মিডফিল্ডাৰ আৰু 4গৰাকী ফৰৱাৰ্ড খেলুৱৈ স্থান দিয়া হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন খেলুৱৈ নাংগাম চাওবা দেৱীক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে ঘোষণা কৰা হৈছে। ভাৰতীয় দলটো উজবেকিস্তানৰ বিৰুদ্ধে অহা শুকুৰবাৰে প্ৰথমখন আৰু 4 জুনত দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। লোকসভা নিৰ্বাচনৰ 7ম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অন্তৱৰ্তীকালীন জামিনৰ ম্যাদ 7 দিনলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক অনুৰোধ জনাইছে। সমগ্ৰ দেশতে অহা মাহত স্বাভাৱিক পৰিমাণৰ বৰষুণ হ'ব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব পেৰা এথলেটিক চেম্পিয়নশ্বিপত ভাৰতীয় খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ সন্তোষ প্ৰকাশ কৰিছে আৰু ভাৰতৰ ৰোহন বোপান্না আৰু য়ুকি ভাম্ব্ৰী আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডৰ খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিছে।